দ্বিতীয় বিৱৰণ দহ অধ্যায়। দ্বিতীয়বাৰ শিলৰ ফলি দিয়া। সেই সময়ত জিহুৱাই মোক কৈছিল, তুমি আগৰবাৰৰ দৰেই দুখন শিলৰ ফলি কাটি লোৱা আৰু পৰ্বতৰ ওপৰত মোৰ ওচৰলৈ উঠি আহা। তাৰ লগতে কাঠৰ এটা চন্দুকো নিৰ্মাণ কৰি ল'বা। তুমি আগেৰে যি দুখন শিলৰ ফলি ভাঙি পেলালা, তাৰ ওপৰত যি কথা লিখা আছিল, মই তাকে এই ফলি দুখনত লিখি দিম। পাছত তুমি সেই দুখন লৈ চন্দুকত ভৰাই থবা। সেইবাবে মই চিটিম কাঠৰ এটা চন্দুক সাজিছিলোঁ আৰু আগৰ দৰেই শিলৰ দুখন ফলি কাটি লৈছিলোঁ। তাৰ পাছত ফলি দুখন হাতত লৈ পৰ্বতৰ ওপৰলৈ উঠি গ'লোঁ। জিহুৱাই প্ৰথম ফলি দুটাৰ ওপৰত যি কথা লিখিছিল, এই দুটাৰ ওপৰতো তাকে লিখি ফলি দুখন মোক দিলে। এই কথাবোৰে হৈছে তেওঁৰ দহ আজ্ঞা, যি তেওঁ আপোনালোক সকলো একগোট হোৱাৰ দিনা পৰ্বতৰ ওপৰত জুইৰ মাজৰ পৰা আপোনালোকক কৈছিল। তাৰ পাছত জিহুৱাৰ আজ্ঞা অনুসাৰি মই পৰ্বতৰ পৰা উভতি নামি আহি মই তৈয়াৰ কৰা সেই চন্দুকৰ ভিতৰত ফলি দুখন থলোঁ। সেইবোৰ এতিয়াও তাতে আছে। তাৰ পাছত ইজৰাইলীসকল বৰুত বনেই জাকনৰ পৰা মুচেৰালৈ যাত্ৰা কৰিছিল। সেই ঠাইতে হাৰুণৰ মৃত্যু হৈছিল আৰু তেওঁ মৈদাম দিয়া হ'ল। তেওঁ পুত্ৰ ইলিয়াজৰে তেওঁৰ সলনি পুৰোহিতৰ কাৰ্য কৰিবলৈ ধৰিলে। সেই ঠাইৰ পৰা তেওঁলোকে গদগোদালৈ যাত্ৰা কৰিছিল আৰু তাৰ পৰা যতবাথালৈ গৈছিল। যতবাথাত বহুতো জুৰি আছিল। সেই সময় জিহুৱাই তেওঁৰ নিয়ম চন্দুক বৈ নিবৰ কাৰণে পুৰোহিতৰ কাৰ্য কৰিবৰ উদ্দেশ্যে তেওঁৰ সন্মুখত থিয় হ'বলৈ আৰু তেওঁৰ নামত লোকসকলক আশীৰ্বাদ কৰিবলৈ লেবিয়া ফৈদক মনোনীত কৰিলে। এই সকলো কাম তেওঁলোকে এতিয়ালৈকে কৰি আছে। সেইকাৰণে লেবিয়াসকলে তেওঁলোকৰ ইজৰাইলীয়া ককাই ভাইসকলৰ মাজত সম্প্ৰতি কোনো ভাগ বা দেশৰ অধিকাৰ পোৱা নাই। আপোনালোকৰ ঈশ্বৰ জিহুৱাৰ কথা অনুসাৰে জিহুৱাই তেওঁলোকৰ আধিপত্য পূবৰ দৰে সেইবোৰো মই চল্লিছ দিন আৰু চল্লিছ ৰাতি পৰ্বতৰ ওপৰত আছিলোঁ আৰু সেই সময়তো জিহুৱাই মোৰ নিবেদন শুনিছিল। আপোনালোকক ধ্বংস কৰি দিয়াৰ ইচ্ছা জিহুৱাৰ নাছিল। জিহুৱাই মোক কৈছিল, তুমি উঠি লোকসকলক পৰিচালনা কৰি আগে আগে যাত্ৰা কৰা। মই তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ ওপৰত যি দেশ দিবলৈ প্ৰতিজ্ঞা কৰিছিলোঁ সেই দেশলৈ গৈ তেওঁলোকে যেন তাক অধিকাৰ কৰে। আজ্ঞা পালন কৰিবলৈ উপদেশ। ইজৰাইলীয়াসকল, আপোনালোকৰ ঈশ্বৰ জিহুৱাই এতিয়া আপোনালোকৰ পৰা কি বিচাৰিছে? তেওঁ কেৱল বিচাৰিছে যেন আপোনালোকে আপোনালোকৰ ঈশ্বৰ জিহুৱাক ভয় কৰে। তেওঁ সকলো পথত চলে, তেওঁক প্ৰেম কৰে, আপোনালোকৰ সকলো মন আৰু প্ৰাণেৰে সৈতে ঈশ্বৰ জিহুৱাক আৰাধনা কৰে। লগতে আপোনালোকৰ ভালৰ কাৰণে আজি মই আপোনালোকৰ ওচৰত জিহুৱাৰ যি সকলো আজ্ঞা আৰু বিধি আপোনালোকক দিছোঁ সেই সকলোকে যেন পালন কৰে। শুনক, আকাশ আৰু তাৰ ওপৰৰ সকলোবোৰেই, পৃথিৱী আৰু তাত থকা সকলোবোৰেই আপোনালোকৰ ঈশ্বৰ জিহুৱাৰ। কেৱল আপোনালোকৰ পূৰ্বপুৰুষসকলৰ প্ৰতি জিহুৱা সন্তুষ্ট আছিল বাবেই তেওঁলোকক প্ৰেম কৰিছিল। তেওঁলোকৰ পাছত তেওঁলোকৰ বংশধৰ আপোনালোকক আন সকলো জাতিৰ মাজৰ পৰা বাছি ল'লে। আজিও আপোনালোক তেওঁ সেই মনোনীত জাতি। সেয়ে আপোনালোকে আপোনালোকৰ অন্তকৰণৰ চুন্নত কৰক। আপোনালোক থৰ ডিঙীয়া নহ'ব, কিয়নো আপোনালোকৰ ঈশ্বৰ জিহুৱা ঈশ্বৰো ঈশ্বৰ আৰু প্ৰভুৰো প্ৰভু, মহান ঈশ্বৰ, পৰাক্ৰমী আৰু ভয়ংকৰ ঈশ্বৰ, কাৰো মুখলৈ নাচায় আৰু উৎকোচো নলয়। তেওঁ পিতৃহীন আৰু বিধৱাৰ বিচাৰ নিষ্পত্তি কৰোতা। আৰু বিদেশীক এনেদৰে প্ৰেম কৰে যে তেওঁলোকক অন্ন বস্ত্ৰও দিয়ে। আপোনালোকেও বিদেশীক প্ৰেম কৰিব, কিয়নো মিছৰ দেশত আপোনালোকো বিদেশী আছিল। আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহুৱাকেই ভয় কৰিব আৰু তেওঁৰেই আৰাধনা কৰিব, তেওঁতেই লাগি থাকিব আৰু তেওঁৰ নামেৰেই প্ৰতিজ্ঞা কৰিব। তেওঁৱে আপোনালোকৰ প্ৰশংসা, তেওঁৱে আপোনালোকৰ ঈশ্বৰ। আপোনালোকে নিজ চকুৰে যি সকলো মহৎ আৰু ভয়ংকৰ কাৰ্যবোৰ দেখিছে তাক তেওঁ আপোনালোকৰ কাৰণেই কৰিছে। আপোনালোকৰ যি পূৰ্বপুৰুষসকল মিছৰলৈ গৈছিল তেওঁলোক সংখ্যাত মাত্ৰ 17 জন আছিল, আৰু এতিয়া আপোনালোকৰ ঈশ্বৰ যিহুৱাই আপোনালোকৰ সংখ্যা আকাশৰ তৰাবোৰৰ দৰে অসংখ্য কৰিলে।